এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঠাই ঠাই বাতৰিৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত। মাৰ্ঘেৰিটা ডিগবৈ মাকুম সমষ্টিক সামৰি আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আজি লঘু যান বাহনৰ চলাচলৰ বাবে মুকলি। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি অস্মিতা লীগৰ আয়োজন। বিগত পাঁচ বছৰত 433 কোটি টকাৰে ৰাজ্যৰ 22,923টা নামঘৰ আৰু মন্দিৰৰ আন্তঃগাঁথনিৰ উন্নয়ন। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি আহমেদাবাদত ভাৰত নিউজিলেণ্ডৰ মুখামুখি। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ সপ্তম দিনত আজি মাৰ্ঘেৰিটা ডিগবৈ আৰু মাকুম সমষ্টিত সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নেতৃত্বত শাসকীয় দলটোৱে গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টি সামৰি জন আশীৰ্বাদ যাত্ৰা কৰে। সৰুপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ দাসা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও অংশগ্ৰহণ কৰে। বিয়লি মেৰাপানীৰ ৰংগস্থলীত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি যোৰহাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ইপিনে ওদালগুৰিত কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দিছপুৰ চলো যাত্ৰাত অংশগ্ৰহণ কৰে। যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা দিছপুৰ চলো যাত্ৰা কালি তামোলপুৰত উপস্থিত হয়। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন আজি লঘু যান বাহনৰ চলাচলৰ বাবে মুকলি কৰা হ'ব। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা 1.24 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক ঐতিহ্যপূৰ্ণ স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে যোৱা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত পদচাৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছিল। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি ইউ ইন পৰ্টেলৰ জৰিয়তে 2 লাখ শিশুক প্ৰতিষেধক প্ৰদানৰ ডিজিটেল প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ অংশ হিচাপে এই গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হৈছে। ইউ ইনৰ জৰিয়তে প্ৰতিষেধক প্ৰদানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা অসম প্ৰথমখন ৰাজ্য বুলি শ্ৰীসিংহালে জানিবলৈ দিয়ে। তেওঁ অসমৰ প্ৰায় 30,000 আশাকৰ্মী আৰু প্ৰতিষেধক প্ৰদানৰ সৈতে জড়িত লোকসকলক এই কাম সম্পন্ন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মোবাইল নেটৱৰ্কৰ অসুবিধা থকা দূৰণিবতীয়া অঞ্চলত ইউ ইন চলোৱা অনলাইন তথ্য সংগ্ৰহ কৰাকে ধৰি বিভিন্ন কাম কাজ সফলতাৰে কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলোৰে শলাগ লয়। ইউ ইনৰ জৰিয়তে এতিয়া মাতৃসকলে যিকোনো ঠাইতে নিজৰ শিশুটিক সহজে প্ৰতিষেধক দিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
আজি মই দৃঢ়তাৰে ক'ব পাৰোঁ যে অটল অবিচল অগ্ৰগামী অসমত স্থান আজি ভাৰতবৰ্ষৰ ভিতৰত ইউবিনৰ জৰিয়তে টীকাকৰণত 1 নম্বৰত আছে। কোনো ষ্টেটে 2 লাখ এচিভ কৰিব পৰা নাই, যিটো অসমে এবছৰৰ ভিতৰতে এচিভ কৰিব পাৰিলে। আৰু তাৰ বাবে মই আশাকৰ্মীসকলক, ফিল্ডত থকা আমাৰ স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ দিব খুজিছোঁ। ইউবিন কাৰ্যক্ৰমটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছিল আৰু তেখেতৰ কথা আছিল যে বহুতবাৰ টীকাকৰণটো মিছ হয়, 11খন বেজি ল'ব লাগে, কিন্তু কোনোবাই 7খন লয়, কোনোবাই 9খন লয়, ফল্ছ ৰিপৰ্টিং হৈ যায়, মিডিয়াকে বহুতবাৰ ৰিপৰ্টিং হৈ যায় যে দিয়া গ'ল বুলি। এই জটিলতাৰ পৰা বাহিৰত ওলাই গোটেই প্ৰক্ৰিয়াটো অনলাইন কৰাৰ কাৰণে তেখেতে আহ্বান জনাইছিল প্ৰত্যেকটো ৰাজ্য চৰকাৰক। আৰু অসমে আগভাগ লৈ আমি 2 লাখ কৰি ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষস্থানত আমি আছোঁ।
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে গিভ টু গেইন। এই বিষয়বস্তুৰ জৰিয়তে সৰ্বাত্মক বিকাশ আৰু অংশগ্ৰহণৰ দ্বাৰা পাৰস্পৰিক সাহচৰ্যৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণ নিশ্চিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। সমাজৰ প্ৰতিটো কামত সক্ৰিয় অংশগ্ৰহণ আৰু অংশীদাৰিত্বৰে মহিলাসকল স্বাৱলম্বী আৰু শক্তিশালী হোৱাৰ ওপৰতো এই বিষয়বস্তুৱে গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে নাৰী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে সহনশীলতা আৰু স্বপ্নৰে দেশ গঢ়ি তোলা প্ৰতিগৰাকী নাৰীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি কার্যসূচীর আয়োজন করা হয়েছে। ঠায়ে ঠায়ে মহিলাসকলের মাজত সজাগতামূলক আলোচনা, প্রতিযোগিতা, স্বাস্থ্য শিবির আদিরও আয়োজন করা হয়েছে। দিবসের সঙ্গে সংগতি রাখি কোকরাঝার বালিকা মহাবিদ্যালয়ত কালি বেটি বেচাও বেটি পড়াও অভিযানের অংশ হিসাবে মহিলা সবলীকরণের কার্যসূচী অনুষ্ঠিত হয়। চিদাং জেলা সমাজ কল্যাণ বিভাগে নারী দিবসের সঙ্গে সংগতি রাখি কালি জেলাখনের কাশীকোত্রত বক্তৃতানুষ্ঠানের আয়োজন করে। আন্তর্জাতিক নারী দিবসের সঙ্গে সংগতি রাখি যা নিশা আকাশবাণী গুৱাহাটীর দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্রত নারী প্রত্যাহ্বান আর প্রত্যাশা শীর্ষক আলোচনা প্রচার করা হয়। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অরুণিমা কলিতা আর ভিডিও সাংবাদিক মল্লিকা কলিতায় সংবাদ ক্ষেত্রত সম্মুখীন হওয়া প্রত্যাহ্বান আর সমস্যাসমূহ নেওচি কিদরে আগবাড়ি যাব পারে সেই বিষয়ে অবগত করে। আন্তঃরাষ্ট্রীয় নারী দিবস উপলক্ষে আজি যুব পরিক্রমা আর ক্রীড়া মন্ত্রালয়ে দেশজুড়ি অস্মিতা লীগের আয়োজন করেছে। ইয়ার জড়িয়ে তৃণমূল পর্যায়ের মহিলা এথলিটসক এখন প্রতিযোগিতামূলক মঞ্চ প্রদান করে মহিলা সবলীকরণের লক্ষ্য লওয়া হয়েছে। এই লীগের জড়িয়ে সমাগত দিনবর দেশ ক্রীড়া সংস্কৃতি গড়ি তুলিবলৈ আর শক্তিশালী করে তুলিবলৈ প্রধানমন্ত্রী নরেন্দ্র মোদীর স্বপ্নক বাস্তবায়িত করা হব। এই প্রতিযোগিতা ছোৱালীবোৰৰ বাবে মুঠ তিনিটা শাখাত অনুষ্ঠিত হব। তেরো বছৰৰ পৰা ১৮ বছৰৰ ভিতর আর ১৮ বছৰৰ ঊর্ধ এই তিনিটা শাখাত এথলিটসকলে ক্রমে ১০০ মিটাৰ, ২০০ মিটাৰ আর ৪০০ মিটাৰ দৌড়ত অংশগ্রহণ করব। গ্রামাঞ্চল আর সর সহরের ছোৱালীসকলক ক্রীড়াক কেরিয়ার হিসাবে লওয়ার বাবে উৎসাহিত করার লক্ষ্যে পদক্ষেপ লওয়া হয়েছে। বিভিন্ন স্থানত আজি আন্তঃরাষ্ট্রীয় নারী দিবসের সঙ্গে সংগতি রাখি অস্মিতা লীগ আর অন্যান্য প্রতিযোগিতার আয়োজন করা হয়েছে। শিবসাগর জেলা ক্রীড়া বিষয়ার কার্যালয় আর মাই ভারতের জেলা যুব বিষয়ার যৌথ উদ্যোগত এই প্রতিযোগিতার আয়োজন করা হয়েছে। শিবসাগরের ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত পুৱাৰে পৰা বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়েছে। মাই ভারত কেন্দ্র গোয়ালপাড়ার সহযোগত দুধনৈ হাইস্কুল খেলপথারতো অস্মিতা লীগের আয়োজন করা হয়েছে। ডিব্রুগড় জেলার টিংখাং উচ্চতর মাধ্যমিক বিদ্যালয় খেলপথারত অস্মিতা লীগের বিভিন্ন প্রতিযোগিতার পরম্পরাগত খেলসমূহ অনুষ্ঠিত হয়েছে। সিঙ্গাপুরত জুবিন গার্গর রহস্যজনক মৃত্যুর ঘটনা সন্দর্ভত ন্যায়াধীশ সৌমিত্র শইকীয়া নেতৃত্বাধীন ন্যায়িক আয়োগের সম্মুখত কালি শিল্পীগীর পত্নী গরিমা শইকীয়া গার্গ আর ভগ্নী পামী বরঠাকুরে সাক্ষ্য দিয়ে। আয়োগে বিচরা অনুসরি শিল্পীগীর পত্নী গরিমা শইকীয়া গার্গে কেতবোর কিতাব আর ব্যাংকের তথ্য দাখিল করে।
পামীর ষ্টেটমেণ্ট লৈছে আর মূল কিছু কিতাব আর বেঙ্ক ষ্টেটমেণ্ট ইত্যাদি বিচারিছে, এইখানে মানে সাবমিট করল আজি তারপর কিছু ষ্টেটমেণ্ট লৈছে। ন্যায়টো এটা সেই খরতকিয়া হওয়াটো সকলে বিচারি আছো আমি, এটা সেইমতে এটা ফাস্ট ট্রেক করে দিম বলে স্পেশাল কোর্টের কথা কইছেও, এটা কেতিয়া সেইখানে ক্যাবিনেটত ঘোষণা হয়েছে কিন্তু এটা কেতিয়া সেইখানে কার্যকরী করে সেইটোলে রয়ে আছো আর সোনকালে হলে ভাল হব। সেইকেইদিনের ঘটনা গোটেই কথাখিনি আমি গম পোৱাৰ সেই কথাখিনিয়ে লৈছে আর
এতিয়া খন্তিক বাণিজ্যিক বিরতি।
এসময়ত অসমত উন্নত চিকিৎসা আছিল বিরল, এতিয়া উত্তর পূর্বাঞ্চলের উন্নত চিকিৎসার কেন্দ্র হল অসম।
গুৱাহাটীর সমীপর সাংসারিত স্থাপন করা এইমসর জড়িয়ে অসমত সুলভ হয়েছে উন্নত চিকিৎসা।
তথ্য আর জনসংযোগ সঞ্চালকালয় অসমৰ দ্বারা প্রচারিত।
আপোনার সতর্কতায় বচাব পাৰে আপোনাৰ জীবন, জীবিকা, সম্পদ আৰু আপোনজনক। ধুমুহার সময়ত সতর্ক হওক। ঘরের চালি বা টিন পাতর ঢিলা হয়ে থাকা গজাল, ফুটা, মামরে ধরা অংশ আদি পরীক্ষা করে মেরামতি করাই লোক। ঘরের দ্বার খিড়িকির খিলি, ফাঁক বা কাঁচ আদি পরীক্ষা করে মেরামতি করাই লোক। ঘরের উচরে পাজরে থাকা গছ গছনির শুকান, মরি যাওয়া ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহার সময়ত আপনি যদি চলন্ত গাড়ীত আছে তেনেহলে বৈদ্যুতিক তার গছ আদির পৰা আঁতৰত নিরাপদ ঠাইত গাড়ীখন রখাওক। নদীত মাছ মারিবলৈ অথবা নাও বা ফেরিত উঠিবলৈ নাযাব আর ততালিকে পাৰলৈ উভতিব। যিকোনো জরুরীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্রি নম্বর 1077ত। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকরণের দ্বারা জনহিতার্থে প্রচারিত।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিগত পাঁচ বছৰত ৰাজ্যৰ প্ৰায় 22,923টা নামঘৰ আৰু মন্দিৰৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে 433 কোটি টকাতকৈ অধিক ধন ব্যয় কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ বাসিন্দাসকল স্বভাৱগতভাৱে সামাজিক আৰু আধ্যাত্মিক মনোভাৱৰ, সেয়ে ৰাজ্য চৰকাৰে ৰাজ্যৰ আধ্যাত্মিক আৰু উপাসনাস্থলীসমূহৰ উন্নয়ন সাধনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। অসম চৰকাৰৰ প্ৰতিটো বিভাগত এতিয়াৰে পৰা মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে শি বক্স উপলব্ধ হ'ব। ইয়াৰ জৰিয়তে মহিলা কৰ্মচাৰীসকলে কাৰ্যালয়ত সন্মুখীন হোৱা নিৰ্যাতনৰ ঘটনাৰ অভিযোগ ততালিকে দিব পাৰিব। নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈ ভুক্তভোগীয়ে অনলাইন মাধ্যমেৰে অভিযোগ দিব পাৰিব। প্ৰতিটো বিভাগত এই বক্স থকাটো বাধ্যতামূলক কৰা হৈছে। অসম অসামৰিক সেৱাৰ বিষয়া হেমাশ্ৰী হাজৰিকাক এই পদক্ষেপৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সি বক্সত মহিলাসকলে কর্মক্ষেত্রত যৌন নির্যাতনের বিরুদ্ধে বিভাগক অবগত করব। বঙালী আর বড়ো ভাষাত কর্মচারীসকলে অভিযোগ দাখিল করব। পূৰ্বতে কেন্দ্ৰীয় চৰকাৰ বিভাগসমূহত চি বক্স ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল, কিন্তু অসমত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাছিল। যৌন নিৰ্যাতন প্ৰতিৰোধী আইন 2013ৰ অধীনত প্ৰৱৰ্তন কৰা এই ব্যৱস্থাৰ জৰিয়তে অভিযোগকাৰীয়ে নিজৰ অভিযোগ সন্দৰ্ভত স্থিতিও জানিব পাৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখং বিধানসভা সমষ্টিত এটা অতিথিশালা আৰু পুথিভঁৰাল গৃহ উদ্বোধন কৰে। 2022-23 আৰু 23-24 বৰ্ষৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ 15 লাখ টকা ব্যয়েৰে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পই ৰাইজক উপকৃত কৰাৰ লগতে বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। T20 বিশ্বকাপত ভাৰত চতুৰ্থবাৰলৈ ফাইনেলত অৱতীৰ্ণ হ'ব আৰু দলটোৱে তৃতীয়বাৰলৈ খিতাপ দখলৰ বাবে অভিলেখ ভংগ কৰাৰ লক্ষ্য লৈছে। আনহাতে নিউজিলেণ্ড দল T20 বিশ্বকাপৰ ফাইনেলত ট্ৰফী দখলৰ লক্ষ্যৰে দ্বিতীয়বাৰলৈ অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ছেমিফাইনেলত 7 ৰাণত জয়লাভ কৰে। একেদৰে আন এখন ছেমিফাইনেলত নিউজিলেণ্ডে ফিন এলেনৰ দ্ৰুততম শতকেৰে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আন্তৰ্জাতিক নাৰী দিৱস, ইৰাণ আমেৰিকা ইজৰাইলৰ সংঘাত আদি বাতৰিসমূহ আজি আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশত কালিৰে পৰা ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আমেৰিকাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই দাম বৃদ্ধি হোৱা বুলি দৈনিক অসম কাকতত প্ৰকাশ পাইছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছখিয়ানে আৰৱ ৰাষ্ট্ৰসমূহলৈ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন উৰি যোৱা সময়ত আক্ৰমণৰ প্ৰভাৱ চুবুৰীয়া ৰাষ্ট্ৰসমূহত পৰাৰ বাবে ক্ষমা বিচাৰিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। চলিত বিত্তীয় বৰ্ষত ধাৰ্য লক্ষ্যৰ 50% পথো ৰাজ্যত নিৰ্মাণ সমাপ্ত নহল, এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়ক আৰু সাংসদসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ পুনৰ তালিকা কৰাৰ নিৰ্দেশ দিছে, এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। অসমীয়া প্ৰতিদিন কাকতত APCC সভাপতি তথা সাংসদ গৌৰৱ গগৈক যোৰহাটত উপস্থিত হোৱাৰ পাছতে ভালেসংখ্যক লোকে আদৰণি জনোৱাৰ এটা বাতৰি প্ৰকাশ পাইছে। আমেৰিকাই ইৰাণক স্বৰ্তহীন আত্মসমৰ্পণৰ ভাবুকি দিছে, বাতৰিটো আমাৰ অসম কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। কৰ্মস্থলীত মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰী কাৰ্যালয়সমূহৰ বিভাগে বিভাগে চি বক্সৰ ব্যৱস্থা কৰিছে, নিয়মীয়া বাৰ্তা কাকতত এই বাতৰি প্ৰকাশ পাইছে। বিভিন্ন ক্ষেত্ৰৰ পৰিচিত 9 গৰাকী নাৰীক প্ৰেৰণা সন্মান 2026 আগবঢ়োৱা হৈছে, দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে দুদিনীয়া কাৰ্যসূচীৰে অহা 13 আৰু 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তী ৰাণী ডেকা। কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ ৰেল ষ্টেচনত আগৰতলা SMVT বেংগালুৰু আগৰতলা হামচফৰ এক্সপ্ৰেছৰ নতুন ষ্টপেজ কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই কাৰ্যসূচীত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। শ্ৰীশুক্লবৈদ্যই কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত ভাংগাৰপাৰ চন্দ্ৰনাথপুৰকে ধৰি শিলচৰৰ বিস্তৃত এলেকাৰ ৰাইজৰ বাবে দীৰ্ঘ দূৰত্বৰ ৰেল যাত্ৰা সুচল হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। এই পদক্ষেপে বৰাক উপত্যকাৰ ৰেল সংযোগ শক্তিশালী কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি কৰি সামগ্ৰিক উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা অব্যাহত। মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম সমষ্টি সামৰি আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আজি লঘু যান বাহনৰ চলাচলৰ বাবে মুকলি। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি অস্মিতা লীগৰ আয়োজন। বিগত 5 বছৰত 433 কোটি টকাৰে ৰাজ্যৰ 22,923টা নামঘৰ আৰু মন্দিৰৰ আন্তঃগাঁথনিৰ উন্নয়ন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি আহমেদাবাদত ভাৰত নিউজিলেণ্ডৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।